Red FM Love Story. Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM mot khomoy hogol weekend special show Red FM Love Story. Aro eta notun love story loi moi pahi aku ebar apunar kakh sapi loi. Aji jikhon seti hatot loisu. Ei setikhon pothiyese Bhargobe. Ar teo nijor story naam dise We Grew Up Together. So ahok aji hunu Bhargob aru Soyonikar love story. নমস্কাৰ পাহিবা, মোৰ নাম ভাৰ্গৱ। বৰ্তমান মই এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছোঁ আৰু মোৰ ৱাইফ চায়নিকা স্কুল এখনত টিচাৰ হিচাপে নিযুক্ত। আমাৰ 10 ইয়াৰ্ছ লাভ আৰু লাভ ষ্টৰীটো শ্বেয়াৰ কৰিবলৈ আমি 10 বছৰ পিছুৱাই যাব লাগিব। আমাৰ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ উই গ্ৰিউ আপ টুগেডাৰ। তেতিয়া মই ডিপ্ল'মা কৰি আছিলোঁ আৰু তাই HS ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট। আমি ফেচবুক ফ্ৰেণ্ডছ আছিলোঁ, কেতিয়াৰ পৰা নাজানো, বাট তাই মোৰ ফ্ৰেণ্ড লিষ্টত আছিল। মই তাইক হাই পঠিয়াইছিলোঁ কিন্তু তাইৰ পৰা কোনোদিনাই ৰিপ্লাই অহা নাছিল। মই বেছি একো লিখা নাছিলোঁ, জাষ্ট এ হাই। বহুত দিনৰ পিছত তাইৰ একাউণ্টৰ পৰা এটা হাই আহিছিল। পিছত গম পাইছিলোঁ চায়নিকা নিজৰ দুজনী ফ্ৰেণ্ডৰ লগত এনেই বহি টাইম পাছ কৰি আছিল আৰু তাহাঁতে মোৰ নামটো ডিচেণ্ট দেখা পাই মোৰ হাই ৰিপ্লাই দিছিল। ময়ো সেইদিনা এক্টিভেই আছিলোঁ, চ' জেনেৰেলি অলপ কথা পাতিলোঁ। চায়নিকাৰ হৈ কিন্তু ৰিপ্লাই তাইৰ বেষ্ট ফ্ৰেণ্ড দুজনীয়েহে দি আছিলে। পিছলৈ তাই নিজৰ পাছৱৰ্ড চেঞ্জ কৰি মোৰ লগত নিজে কথা পাতিবলৈ ষ্টাৰ্ট কৰিলে। এনেকৈ আমি ফেচবুকতে কথা পাতি 1.5 ইয়াৰ এজ এ ফ্ৰেণ্ড ফেচবুকত কথা পাতিলোঁ। চ' আজি আমি শুনি গৈ থাকিম ভাৰ্গৱ আৰু চায়নিকাৰ লাভ ষ্টৰী উই গ্ৰিউ আপ টুগেডাৰ। এণ্ড ৰেড এফ এম বজাতে ৰাখো। ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ ভাৰ্গৱ আৰু চায়নিকাৰ ষ্টৰী উই গ্ৰিউ আপ টুগেডাৰ। আগলৈ তেওঁ লিখিছে, তাইৰ HS এক্সাম আহিলে। মই যিটো ডিপ্ল'মা কৰি আছিলোঁ সেইটো মই আধাতে এৰি দিলোঁ। তাৰ উপৰিও মোৰ HSৰ ফাইনেল এক্সামো ইমান এটা ভাল হোৱা নাছিল, ডিপ্ল'মাও কমপ্লিট নকৰিলোঁ। কিন্তু এই কথাটো তাইৰ সৈতে মই শ্বেয়াৰ কৰা নাছিলোঁ। সেইদিনা চেট কৰি থাকোঁতেই তাইক মই ক'লোঁ,
তুমি পঢ়ি খুব ভাল পোৱা ন, মই যে একেবাৰেই বেয়া পাওঁ।
মই পঢ়ি ভাল পাওঁ, মই কেৰিয়াৰ কনচিয়াস, আৰু চবেই যে পঢ়ি ভাল পায় তেনেকুৱা একো কথা নাই। তুমিও চাগে কিবা কৰি ভাল পোৱা, ৰাইট?
পাওঁ।
কি?
তোমাক আৰু তোমাৰ লগত কথা পাতি।
হা হা, ভেৰি ফানি। মোৰো ভাল লাগে তোমাৰ লগত কথা পাতি। বাট এতিয়া মই অফলাইন হওঁ, চি ইউ আফটাৰ এক্সাম, অ'কে?
অ'কে, অল দ্য বেষ্ট।
থেংকছ।
তাই পঢ়াক লৈ বিৰাট ছিৰিয়াছ আৰু মই তাইৰ একেবাৰে অপজিটটো আছিলোঁ। সেইদিনাৰ পৰা এক্সাম শেষ নোহোৱালৈকে তাই অনলাইন নাহিলে। চ' ভাৰ্গৱ পঢ়া শুনাত ইমান বেছি মন নিদিয়ে বা ইমান ভাল নাপায়, কিন্তু চায়নিকা একেবাৰে অপ'জিট। তাই খুব বেছি কনচিয়াছ পঢ়াক লৈ, কেৰিয়াৰক লৈ, আৰু কয় ন, অপ'জিটছ এট্ৰেক্ট। চ' সেইটোৱে চাগে হ'ব আজিৰ লাভ ষ্টৰী। চ' শুনি থাকক এণ্ড ৰেড এফ এম বা যাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ ভাৰ্গৱৰ ষ্টৰী উই গ্ৰিউ আপ টুগেডাৰ। আগলৈ তেওঁ লিখিছে, এক্সাম শেষ হোৱাৰ পাছত তাই নিজেই এদিন মোক FB-ত মেছেজ কৰিলে আৰু আমি আকৌ কথা পতা ষ্টাৰ্ট কৰিলোঁ। আমি তাৰপিছত আৰু অকণমান ক্লোজ হ'লোঁ। এদিন চেট কৰি থাকোঁতে মই তাইক ক'লোঁ,
এই শুনা, মোক তোমাৰ নাম্বাৰটো দিবা নেকি, ফোন নাম্বাৰটো।
অলোৱা, এইটো মোৰ নাম্বাৰ।
বা, ইমান জলদি নাম্বাৰটো তুমি দি দিলা যে।
বাহ, তুমিয়ে খুজিলা দেখোন।
তুমি খুজিলে মানে নাম্বাৰ দি দিবা?
আরে, তুমি খুজিছা কাৰণে দিছো।
যোনে খুজিলেও তুমি নাম্বাৰটো দি দিবা মানে?
যোনে খুজা নাই নহয়, তুমিহে খুজিছা।
তুমিহে খুজিছা মানে মোকতো তুমি লগে পোৱা নাই ন, তুমি মই নাম্বাৰটো খুজিছো, তুমি মোক লগে লগে দিয়ে দিছা।
প্ৰবলেমটো কোত হৈছে?
মই নাম্বাৰটো দিয়া নেকি?
মই নাম্বাৰটো দিয়াৰ কাৰণে তুমি বেয়া পাইছা নে তুমি নাম্বাৰটো খোজাৰ লগে লগে মই দিছো কাৰণে বেয়া পাইছা?
নহয়, দিয়াৰ কাৰণে মই ভাল পাইছো।
আছে,
কিন্তু খুজুতে আকো লগে লগে দিছা আকো বেলেগক যদি দিছা যদি এটো কারণে বেয়া পাইছো।
মই তোমাক আজি দুবছৰ পৰা চিনি পাও ফেসবুকত, সো তোমাক ট্রাস্ট কৰো কাৰণে হে নম্বৰটো দিছো।
বা ট্রাস্ট কৰিলে তুমি সবকে নম্বৰ দিবা তাৰ মানে।
আচ্ছা না লাগে, ওকে বাই। নাজানো পাহিবা মইনো কিয় তেনেকৈ ৰিয়েক্ট কৰিছিলো। এনেকুৱা লাগিছিল মোৰ বাহিৰে বেলেগক নম্বৰ শ্বেয়াৰ কৰি দিব নেকি। তাৰপিছত যদিও তাইৰ নম্বৰটো মোৰ হাতত আছিলে, মই কিন্তু তাইক ফোন কৰা নাছিলো আৰু হোৱাটছএপতো মেছেজ কৰা নাছিলো। আমি কিন্তু ফেচবুকতে কথা পাতি থাকিলোঁ। ৱেল, কেতিয়াবা এনেকুৱা হয় ন, যাৰ লগত আপুনি বহুত সময় কথা পাতে বা টাইম স্পেণ্ড কৰে আৰু বহুত সময় তেনেকৈ গুচি যায়, তেতিয়া এনেকুৱা লাগে যেন তেওঁৰ ওপৰত আমাৰ অধিকাৰটো যেন আছে। মানে নোকোৱাকৈয়ে যেন এনেকুৱা এটা অধিকাৰ আমি ফিল কৰোঁ য'ত আমি হয়তো অকণমান পজেছিভ, অকণমান জেলেছো ফিল কৰোঁ, কেনেবাকৈ যদি তেওঁ আমাক আমি বিচৰা মতে গুৰুত্বটো নিদিয়ে। এণ্ড দ্যাট ইজ ৱেৰ অল দ্য ফিলিং ষ্টাৰ্ট। চাগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি। এণ্ড ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি ভাৰ্গৱৰ ষ্টৰী, উই গ্ৰিউ আপ টুগেডাৰ। আগলৈ তেওঁ লিখিছে, এদিন কি মন গ'ল মই নাজানো, মই তাইক ডিৰেক্টলি কল কৰিলোঁ।
হেল্ল'
হেল্ল'
অঁ কোৱা,
আকৌ এবাৰ কোৱাচোন।
হেল্ল'
হেল্ল' আকৌ এবাৰ কোৱাচোন। হেল্ল'
কি হেল্ল',
তোমাৰ মাতটো দেখোন একদম পোৱালি নিচিনা। মই তাৰমানে তোমাৰ লগতে ইমান দিন কথা পাতি আছিলোঁ। ৱাও,
থেংকছ, বাই।
তাই ফোনটো কাটি দিলে, ময়ো কল বেক নকৰিলোঁ। তাৰপিছত আমি আকৌ মেছেজ কৰা ষ্টাৰ্ট কৰিলোঁ। এনেকৈ টাইম গৈ থাকিলে। তাই HS কমপ্লিট কৰিলে আৰু বি বৰুৱাত এডমিশ্যন ল'লে। আমাৰ ভালপোৱা কেনেকৈ আৰম্ভ হ'ল গমেই নাপালোঁ। বাছ আমি ৰিলেশ্যনশ্বিপ এটাত সোমাই পৰিলোঁ। ফৰ্মেলি আই লাভ ইউ কোৱা নহ'ল, বাট আমি ৰিলেশ্যনশ্বিপত সোমাই পৰিলোঁ। এদিন আমি লগ কৰাৰ কথা প্লেন কৰিলোঁ। তাইক মই যতিয়ালৈ মাতিলোঁ আৰু তাতেই এখন ৰেষ্টুৰেণ্টত আমি লগ কৰিলোঁ। খুব নাৰ্ভাছ ফিল কৰিছিলোঁ দুয়োটাই। তাৰপৰা আমি বাইক ৰাইডত গ'লোঁ, মোৰেই বাইকত। বহুত ঘূৰিলোঁ আৰু তাৰপাছত তাইক ঘৰত ড্ৰপ কৰি দিলোঁ। এনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ চলি গৈ থাকিল, কিন্তু মোক এটা গিল্টে ভিতৰি ভিতৰি খাই আছিল। ৱেল, আই লাভ ইউ নোকোৱাকৈ তেওঁলোকে সম্পৰ্কত সোমাই পৰিলে আৰু হ'বও আজি দুবছৰ, আঢ়ৈ বছৰ তেওঁলোকে কথা পাতি আছে আৰু অট'মেটিকেলি এটা লাইকিং আহি যায় যেতিয়া আপুনি কাৰোবাৰ সৈতে নন ষ্টপ কথা পাতি থাকে। এণ্ড বাই ডিফল্ট এনেকুৱা হৈ যায় ডেট উই গাইজ গেট ইন টু এ ৰিলেশ্যনশ্বিপ। আৰু সেই ৰিলেশ্যনশ্বিপটোৰ অৰ্থ যে লাভেই হ'ব লাগিব তেনেকুৱাও নহয়। বাট ভাৰ্গৱ আৰু জানিকাৰ ক্ষেত্ৰত তেওঁলোক লাভ ৰিলেশ্যনশ্বিপত সোমাই পৰিলে। ফৰ্মেলি একো নাছিলে, বাট ইনফৰ্মেলি তেওঁলোক সোমাই পৰিলে। কিন্তু এনেকুৱা কি গিল্ট আছিল যিটো ভাৰ্গৱক খাই আছিলে? চ' জানিবলৈ শুনি থাকক আজি ষ্টৰিটি। এণ্ড ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ আমি ভাৰ্গৱৰ ষ্টৰী, উই গ্ৰিউ আপ টুগেডাৰ। আগলৈ তেওঁ লিখিছে, আমাৰ ৰিলেশ্যনশ্বিপ চলি গৈ আছিল, কিন্তু এটা কথাই মোক বহুত বেছি গিল্টি ফিল কৰাই আছিল। মই তাইক মোৰ HSৰ ৰিজাল্ট আৰু মই যে ডিপ্ল'মা মাজতে এৰি দিছোঁ সেই কথাটো তাইক জনোৱা নাছিলোঁ আৰু সেইটোৱে মোক বহুত বেছি গিল্টি ফিল কৰাই আছিল। চ' ফাইনেলি এদিন মই তাইক কল কৰি সঁচা কথাটো কৈ দিলোঁ।
আজি তোমাৰ মাতটোতে মই গম পাইছোঁ যে তুমি ল' ফিল কৰি আছা। হ'ল কি কোৱাচোন?
নাই, মানে আচলতে তোমাক কথা এটা ক'ম বুলি বহুদিনৰ পৰা কোৱাই হোৱা নাই।
কি কথা?
মানে মই তোমাক কোৱা নাছিলোঁ, কিন্তু নক'লেও মই নিজে গিল্ট ফিল কৰি আছোঁ আচলতে।
কোৱা এতিয়া।
মোৰ একচুৱেলি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বেয়া হৈছিলে।
অ'কে।
তাৰপিছত মই ডিপ্ল'মা কৰিলোঁ, কিন্তু ডিপ্ল'মাও মই একচুৱেলি কমপ্লিট নকৰিলোঁ।
অ'কে।
আৰু তোমাৰে মোৰে বহুত ডিফাৰেঞ্চেই আছে আচলতে। আৰু ইয়াৰ পিছতো যদি তুমি মোক এৰি থৈ আঁতৰি যোৱা, তেতিয়াও মই ৰেচপেক্ট কৰিম তোমাক।
ডিফাৰেঞ্চ মানে কি? ডিফাৰেঞ্চৰ কথা কৈছা?
মানে তোমাৰ কোৱালিফিকেশ্যন, তোমাৰ পঢ়া শুনা আৰু মইতো সম্পূৰ্ণ বিপৰীত।
অ'কে। চ' তোমাৰ HSৰ এক্সাম বেয়া হ'ল, তুমি ডিপ্ল'মা কমপ্লিট নকৰিলা, গতিকে মই এতিয়া তোমাক ব্ৰেকআপ দি দিব লাগে।
নাজানো।
শুনা, সেইটো পাষ্টৰ কথা, যি হ'ল হ'ল, এতিয়া বৰ্তমান ফিউচাৰৰ কথা আমি ভাবিব লাগিব, হয়নে? চ' তুমি আৰু মই যদি একেলগে থাকিব বিচাৰোঁ, আমি যদি ফিউচাৰ এটা বিচাৰোঁ, তেতিয়াহ'লে আমি আগৰ কথা চিন্তা কৰিব লাগিব। পাছত কি কৰি আহিলা সেইটো হৈ গ'ল, এতিয়াতো সেইটো চেঞ্জ কৰিব নোৱাৰা। গতিকে এতিয়া যদি তুমি মোক তোমাৰ জীৱনত বিচাৰিছা, ডেফিনেটলি তুমি কিবা এটাতো কৰিবা ন, নে নকৰা?
কিয় নকৰিম?
বাছ হৈ গ'ল। আৰু এই ব্ৰেকআপ চেকআপৰ কথা ইমান ইজিলি নেৰোঁ মই তোমাক। ইতনি আসানি সে ছুটকারা নেই মিলনে বালা সমঝে হব চিয়ার আপ হুয়া এতিয়া বাদ দিয়া হেবো গোল পিছৰটো পিছত আমি চিন্তা কৰিম হবনে
ঠিক আছে
পাহিবা এই কথাটোত মোৰ তাইক আৰু বেছি ভাল লগা হ'ল মই যিদৰে ভাবি আছিলোঁ তাই তেনেকৈ একেবাৰে ৰিয়েক্ট নকৰিলে আৰু মোক এৰিও গুচি নগ'ল তাই ইনফেক্ট মোক বহুত বেছি মটিভেট কৰিলে এণ্ড দেট মেড মি ফল ফৰ হাৰ ইভেন মোৰ ৱেল কেতিয়াবা এনেকুৱা হয় ন যিটো বস্তু আপুনি আপোনাৰ পাৰ্টনাৰৰ পৰা লুকুৱাই ৰাখে অট'মেটিকেলি এটা গিল্ট ফিল আপোনাৰ হৈ থাকে কাৰণ আপুনি আপোনাৰ পাৰ্টনাৰক ইমান বেছি সন্মান কৰে ইমান বেছি ভাল পায় কিবা এটা কথা যদি আপুনি লুকুৱাই ৰাখে সেইটো বস্তু আপোনাকো এফেক্ট কৰি থাকে আৰু ভাৰ্গৱৰো সেইটো হ'ল বাট আল্টিমেটলি তেওঁ এক্সপ্ৰেছ কৰিলে চ' আপোনাৰো যদি এনেকুৱা কিবা কথা আছে যিটো আপুনি লুকুৱাই ৰাখিছে আপোনাৰ পাৰ্টনাৰৰ পৰা কৈ দিয়ক আৰু যদি তেওঁ আপোনাক ভাল পায় ডেফিনেটলি বুজি পাব ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
ডাঙৰ বাইক এক্সিডেণ্ট হৈছিল মোৰ ৰাইট হেণ্ডখন ভাঙিলে অপাৰেট কৰিবলগীয়া হ'ল মোৰ এনেকুৱা লাগিছিল মোৰ চাগে হাতখনেই কাটি দিব কাৰণ ইমানেই বেয়া অৱস্থা আছিল মই ইমানখিনিলৈকে ভাবিছিলোঁ যে মই তাইৰ লগত ব্ৰেকআপ কৰিম কাৰণ মোৰ লগত তাইৰ লাইফটো বৰবাদ হৈ যাব মই হস্পিটেলত থাকোঁতে তাই মোক লগ কৰিবলৈ আহিছিলে তাই জেনেৰেলি ছোৱালীজনী ক'তো ওলাই নাযায় ভালকৈ ৰাস্তাও চিনি নাপায় বাট জাষ্ট বিকজ মই হস্পিটেলত ভৰ্তি হৈ আছিলোঁ তাই মোক চাবলৈ জি এম চি এইচত আহিছিল কিন্তু আহি বাহিৰৰ পৰাই গুচি যাবলগীয়া হৈছিল বিকজ মোৰ দেউতা মোৰ লগত আছিল আৰু ঘৰৰ মানুহে কোনেও এইবোৰ কথা নাজানে চ' তাইক মই মেছেজতে ডিৰেকশ্যন দি আছিলোঁ কোনপিনে আহিব লাগে আৰু আহি পোৱাৰ পিছত ময়ো ৰুমৰ পৰা বাৰাণ্ডালৈ ওলাই গৈছিলোঁ দূৰৰ পৰাই তাইক চালোঁ দুয়োটাই বাইক গৈছিলোঁ তাই মোলৈ চকলেট এটাও লৈ আহিছিল দিব নোৱাৰিলে গতিকে তাই নিজে খাই থৈ দিছিল হস্পিটেলৰ পৰা ডিচাৰ্জ হৈ ঘৰলৈ আহিলোঁ তিনিমাহ ঘৰত থাকিবলগীয়া হৈছিল আৰু আফটাৰ থ্ৰী মান্থছ মোক এদিন তাইয়ে ঘৰৰ পৰা উলিয়াই লৈ গ'ল ফুৰাবলৈ সেইদিনা মোৰ খুব বেছি বেয়া লাগিছিল পাহিবা কাৰণ সেইদিনা চব তাই কৰিছিলে মানে অটো ভাড়া ৰেষ্টুৰেণ্টৰ খানা এভৰিথিং তাই পে' কৰিছিলে আৰু সেই পে'মেণ্টটো তাই নিজৰ পকেট মানিৰ পৰা ছেভ কৰি কৰি মোৰ বাবে সাঁচি থৈছিল সেইদিনাখন মোৰ বহুত বেছি বেয়া লাগিছিল মই নিজে ৰিয়েলাইজ কৰিছোঁ যে মই লাইফটোত কৰি কি আছোঁ আই হেভ টু ডু চামথিং ইন লাইফ যদি আমি একেলগে থাকিব বিচাৰোঁ যদি মোক এটা ফিউচাৰ লাগে তাইৰ সৈতে তেতিয়াহ'লে আই হেভ টু ষ্টেণ্ড আপ টু হাৰ আৰু তাৰপিছতেই মই সেই ভঙা হাতেৰে পি ভি টি আইত এডমিশ্যন ললোঁ ভঙা হাতেৰে ক্লাছ কৰিলোঁ জাষ্ট টু ষ্টেণ্ড আপ টু হাৰ এণ্ড টু হেভ এ ফিউচাৰ টুগেডাৰ মই কোৰ্চ কমপ্লিট কৰিলোঁ আৰু চাকৰিও পালোঁ তাইও এম এ কমপ্লিট কৰিলে আৰু লগতে টেটু ক্লিয়াৰ কৰিলে ৱেল চামটাইমচ লাভ কেন ডু ৱণ্ডাৰ্ছ ইন ইয়াৰ লাইফ ইউ ন' ডেট কেতিয়াবা এনেকুৱা হয় ন যিটো বস্তু আমি এৰিম 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 বা নকৰোঁ 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 বুলি ভাবি থাকোঁ বাট যেতিয়া জীৱনত এনেকুৱা এজন ব্যক্তি আহি যায় যোনে আমাক সেই কামটো কৰিবলৈ আমাক সাহস দিয়ে আমাক মটিভেট কৰে বা আমাক যদি কৈ দিয়ে এষাৰ কথাই যথেষ্ট হৈ যায় নিজকে মটিভেট কৰিবলৈ হয়নে আৰু ঠিক তেনেকুৱাই হ'ল ভাৰ্গৱ আৰু চয়নিকাৰ ক্ষেত্ৰতো চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰীটি এণ্ড ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি আমি শুনি আছোঁ ভাৰ্গৱৰ ষ্টৰী উই গ্ৰিউ আপ টুগেডাৰ আগলৈ তেওঁ লিখিছে পাহিবা জেনেৰেলি তাইৰ খংটো বহুত বেছি কিবা হ'লে মোৰ ওপৰতে তাই গোটেইখন উজাৰি দিয়ে মই অকল শুনি থাকোঁ এবাৰ পাহিবা আমাৰ এটা বিৰাট ডাঙৰ কাজিয়া হৈছিল একচুৱেলি মোৰ বেষ্ট ফ্ৰেণ্ডৰ যিগৰাকী গাৰ্লফ্ৰেণ্ড তাই চয়নিকাক অকণমান কিবা এটা কথাত বেয়াকৈ বিহেভ কৰিছিল চয়নিকাৰ একো ভুলো নাছিল বাট যিহেতু মোৰ বেষ্ট ফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ড চ' ময়ো একো ষ্টেণ্ড ল'ব পৰা নাছিলোঁ মোৰো বেয়া লাগিছিল এতিয়া বাৰু চব ঠিক হৈ গ'ল বাট সেই কথাটো লৈ আমাৰ মাজত ডাঙৰ কাজিয়া এখনো হৈছিলে এতিয়া দুয়োজনী একদম ফৰ্মেলি হাই হেল্লো কৰে, কিন্তু মোৰ আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ ৰিলেশ্যনশ্বিপ ঠিকেই চলি থাকিল। ৱেল, এনেকৈ আমি আমাৰ ৰিলেশ্যনশ্বিপৰ 9 ইয়াৰ্ছ কমপ্লিট কৰিলোঁ। এণ্ড লাহে লাহে পাহিবা তাই মোৰ পৰা এচিয়ৰেঞ্চ বিচাৰিলে, মানে মই ঘৰত কোৱাটো তাই বিচাৰিছিল। পাহিবা মই ঘৰত এইবোৰ কথা কেতিয়াও নাপাতোৱে, ছোৱালীৰ কথা ঘৰত নোলায়ে, গতিকে চয়নিকাৰ কথাটো কোৱাটো মই ভাবিবই পৰা নাছিলোঁ। তথাপিও যিহেতু তাইক এচিয়ৰেঞ্চ লাগে, গতিকে মই বহুত সাহস কৰি মোৰ মাৰ আগত গৈ ক'লোঁ যে মোৰ লগৰ এজন আহিব বুলি। মই ইমানেই নাৰ্ভাছ হৈছিলোঁ পাহিবা যে মই মাক এইটো ক'ব পৰা নাছিলোঁ যে ছোৱালী এজনী আহিব, ল'ৰা এজন আহিব বুলিহে ক'লোঁ। তাইকো মই ঘৰত মাতি পঠিয়ালোঁ আৰু ঘৰত কোৱা বুলি ক'লোঁ। তাই যেতিয়াই মোৰ ঘৰ আহি পালে পাহিবা, মোৰ মা আচৰিত হৈ গৈছিল, কাৰণ মায়ে ল'ৰা এজন এক্সপেক্ট কৰি আছিলে। ছোৱালী দেখি মায়ে মোক এষাৰ কথাই ক'লে, তইতো ল'ৰা আহিব বুলিহে কৈছিলি, এজনী দেখোন ছোৱালী। আৰু সেই সময়তে মই তাৰ পৰা পলাই দিলোঁ পাহিবা, তাইক মোৰ ফেমিলিৰ সৈতে ফচাই দি মই তাৰ পৰা পলাই দিলোঁ। তাই বহুতবাৰ মোক কলো কৰিছিলে, কিন্তু মই ঘূৰি নাহিলোঁ। আচৰিত কথা কি পাহিবা, তাই মোৰ ফেমিলিক অকলেই ফেচ কৰিলে আৰু খুব ধুনীয়াকৈ মেনেজ কৰিলে। চাহ খাবলৈ যোৱা ছোৱালীজনী ভাত খাই আহিলে, মায়ে তাইক ভাত খুৱাই পঠিয়াইছিল, আৰু মাও গম পালে যে তাই কোন হয়। আৰু এনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ মোৰ ঘৰতো একচেপ্ট কৰিলে, আৰু তাৰপিছত আৰু 2 বছৰ আমি পাৰ কৰিলোঁ। চ' ঘৰতো ভাৰ্গৱে জনাই দিলে, ৱেল, যিটো এচিয়ৰেঞ্চ জেনেৰেলি ছোৱালীক লাগে, সেই এচিয়ৰেঞ্চটো ভাৰ্গৱে দিলে। আৰু এটা সময়ৰ পিছত, এটা এইজৰ পিছত চব ছোৱালীয়ে এচিয়ৰেঞ্চটো বিচাৰে যে এই ৰিলেশ্যনশ্বিপৰ এণ্ডটো কি। ৱেল, এভৰি ৰিলেশ্যনশ্বিপৰ এণ্ডটো হৈছে মেৰেজ, বাট মেৰেজ ইজ জাষ্ট আনাডাৰ বিগিনিং ফৰ আ বিউটিফুল লাইফ। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰি দি এণ্ড ৰেড এফ এম বজাতে ৰাখক।
Red FM Love Story,
RJ Pahir Khoite. Show Soli as a weekend special, Red FM Love Story, Moa Sapanar Khoite Pahir. Khuniya So Bhargav, Aru Chayanikar Love Story, We Grew Up Together. Agulay Teo Likhi Se, Edin Tair Ghorotot Tair Poriyale Tair Khudi Sil, Tair Karubak Thik Kori Thoi Se Niki. Aru Kotha Prokhangot Tairu Kole, Je Tair Karubak Sai Thoi Se Buli. Aru Logalog Tair Deuta Ke, Mug Mati Boloi Kole. যিদিনা মই তাইৰ ঘৰত গৈছোঁ পাহিবা, সেইদিনা ওলাওঁতে মই দুযোৰমান কাপোৰ চেঞ্জ কৰিছোঁ। ধৰিবই পৰা নাছিলোঁ কোনযোৰ কাপোৰ পিন্ধিলে তেওঁলোক ইমপ্ৰেছ হ'ব, ছিলেক্টে কৰিব পৰা নাছিলোঁ। কোনো মতে কিবা এটা পিন্ধি মেলি ইমপ্ৰেছ কৰিবলৈ ওলাই গ'লোঁ। যেতিয়া তেওঁলোকৰ ঘৰ পালোঁ পাহিবা, বিৰাট ভয় লাগিছিল, বিৰাট নাৰ্ভাছ ফিল কৰিছিলোঁ। যি হয় হ'ব বুলি ভাবি ঘৰত সোমালোঁ। দেউতাকৰ লগত চব কথা পাতিলোঁ, মেইন কথাটোহে নাপাতিলোঁ। চাহ খালোঁ, বহুত দেৰি বহিলোঁ, ভাত খোৱাৰ সময় হ'ল, ভাতো খালোঁ, তথাপিও কিন্তু মেইন কথাটো উলিয়াব নোৱাৰিলোঁ। যাবৰ সময়ত দেউতাকে খালি মোক ক'লে যে তোমাৰ ঘৰৰ মানুহক আমাৰ ঘৰলৈ লৈ আহিবা, আৰু সেই মুহূৰ্তত মই গম পালোঁ যে মই লাইফৰ এক্সাম পাছ কৰিলোঁ। পাহিবা মই মনতে এটা কথা ভাবি থৈছিলোঁ, যেতিয়া আমাৰ ৰিলেশ্যনশ্বিপে 10 ইয়াৰ্ছ কমপ্লিট কৰিব, তাৰপিছতহে মই বিয়া পাতিম। আৰু ঠিক সেইদৰে 2023 চনত মাহঁত চয়নিকাৰ ঘৰলৈ গৈছিলে কথা পাতিবলৈ, আৰু বিয়াৰ ডেট ফিক্স কৰিলে। যিহেতু পাহিবা মোৰ আৰু চয়নিকাৰ অফিচিয়েলি একো প্ৰপ'জেল ডেট নাছিলে, চ' সেইকাৰণে আমি নিজে এটা ডেট ঠিক কৰিছিলোঁ, 25 ডিচেম্বৰ এজ আৱাৰ এনিভাৰ্চেৰী ডেট। আৰু একজেক্টলি 25 ডিচেম্বৰ 2023ত আমাৰ সম্পৰ্কই 10 ইয়াৰ্ছ কমপ্লিট কৰিলে, আৰু 11 মাৰ্চ 2024ত আমাৰ বিয়াৰ ডেট ঠিক কৰা হ'ল। এয়াই আমাৰ 10 ইয়াৰ্ছ লং লাভ ষ্টৰী পাহিবা। তাই বেছি ৰোমেণ্টিক নহয়, বাট বহুত ছাপৰ্টিভ, and I'm very lucky to have her in my life. Tai mor family ekdom nijor family nisina koi apun kori loise, and that makes me very happy. Tai dog bahut bhal pai, tai ghorot eta pet dogu ase aru muru ase, so every weekend tai pet dog tuk moi amar ghoroloi loi ahu so that they can spend time together. Ekebare loi ahibo nuaru karon amar duita pet doge itu hituk dekhibo nuare, bor kajia kore, চ' সেইকাৰণে আমি মিডৱে এটা উলিয়াই লৈছোঁ। চ' এনেকৈ বৰ্তমান আমি এডজাষ্ট কৰি আছোঁ, আৰু এয়াই আছিলে আমাৰ 10 ইয়াৰ্ছ লং লাভ ষ্টৰী পাহিবা, ৱেৰ উই একচুৱেলি গ্ৰিউ আপ টুগেডাৰ। ৱেল, থেংক ইউ ছ' মাচ ভাৰ্গৱ ফৰ শ্বেয়াৰিং ইয়াৰ বিউটিফুল লাভ ষ্টৰী, এণ্ড আই হোপ তোমালোক দুয়োৰে যুগ্ম জীৱন খুব সুন্দৰভাৱে আগবাঢ়ক, উইথ ফুল অফ লাভ, ৰেচপেক্ট এণ্ড হেপিনেছ, এণ্ড আই উইচ ইউ এণ্ড চয়নিকা অল দ্য বেষ্ট। বেলেয়া আছিলে আজি ষ্টৰি উই গ্ৰিউ আপ টুগেডাৰ। এটি নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, ডু ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। ৰেড এফ এম বজাতে ৰাখো।